হাতত হাত থৈ সপোনৰ ৰঙেৰে দুয়ো পাৰ কৰিছিল ৰঙীন সময়বোৰ। এখুজি দুখুজিকৈ তুমি আৰু মই আমি হোৱাৰ সপোন ৰচিছিলোঁ। কেতিয়াবা এৰাখুটিৰ পাৰত বহি গাইছিলোঁ জীৱনৰ গীত। নিজানত বহিজানত মনৰ কথাবোৰ গোপনে কৈছিলোঁ। ভাৱনাৰ আঁৰে আঁৰে নীৰৱে নিতালে তোমাৰ নামেৰে সপোন আঁকিছিলোঁ। হঠাৎ যেন যান্ত্ৰিক সময়বোৰে চিঞৰি চিঞৰি ৰিঙিয়াই মাতে, তথাপি যান্ত্ৰিকতা ভেদি আধুনিকতাৰ ৰঙেৰে ৰঙীন হওঁ আমি। ভাল পোৱা ভাল লগা এয়াই নেকি? সময়ৰ সোঁতত এটি শুভক্ষণত এপাহি ৰঙা গোলাপক সাক্ষী কৰি কওঁ, মই তোমাক ভাল পাওঁ।